প্ৰথম চমুৱেল ২৬ অধ্যায়। চৌলে পুনৰাই ডাউদক বিচাৰা, ডাউদে তেওঁক দয়া কৰা। পাছত জিফিয়াসকলে গিবিয়াত থকা চৌলৰ ওচৰলৈ গ'ল আৰু ক'লে, ডাউদ জানো মৰুপ্ৰান্তৰ সন্মুখত থকা হখিলাৰ পাহাৰত লুকাই থকা নাই। তেতিয়া চৌল উঠি আৰু জিফৰ মৰুপ্ৰান্তলৈ নামি গ'ল। তাতে তেওঁ ইজৰাইলৰ ৩০০০ মনোনীত লোকক লগত ল'লে আৰু জিফৰ মৰুপ্ৰান্তলৈ ডাউদক বিচাৰি গ'ল। চৌলে হখিলা পাহাৰত চাউনি পাতিলে, সেয়া মৰুপ্ৰান্তৰ পথৰ দাঁতিত আছিল, কিন্তু ডাউদ মৰুপ্ৰান্তত আছিল। তেওঁ দেখিলে যে চৌলে তেওঁক বিচাৰি মৰুপ্ৰান্তলৈ আহিছে। তেতিয়া তালৈ ডাউদে চোৰাংচোৱা পঠিয়ালে আৰু চৌল যে নিশ্চয় আহিছে সেই বিষয়ে জানিব বিচাৰিলে। পাছত ডাউদ উঠিল আৰু চৌলে চাউনি পতা ঠাইলৈ গ'ল। তেওঁ চৌল আৰু তেওঁ সেনাপতি নেৰৰ পুত্ৰ অবনেৰৰ হোৱা ঠাই চালে। তেতিয়া চৌল চাউনিৰ ভিতৰত শুই আছিল আৰু লোকসকল চাউনিৰ চাৰিওফালে শুই আছিল। তাতে ডাউদে হিত্তিয়া অহিমেলক আৰু চৰুয়া পুত্ৰ যোৱাবৰ ভায়েক অবিশ্বয়ক ক'লে, চৌলৰ চাউনিৰ ওচৰলৈ মোৰ লগত কোন যাব? অবিশ্বয়ে ক'লে, আপোনাৰ লগত মই যাম। সেয়ে ডাউদ আৰু অবিশ্বয়ে সেই ৰাতি সেনাসকলৰ ওচৰলৈ গৈ দেখিলে যে চৌল চাউনিৰ ভিতৰত শুই আছে আৰু তেওঁ মূৰ শিতানৰ ওচৰত তেওঁ যাঠি মাটিত খোজ মাৰি থোৱা আছে। অবনেৰ আৰু তেওঁ সেনাসকলে তেওঁৰ চাৰিওফালে শুই আছিল। তেতিয়া অবিশ্বয়ে ডাউদক ক'লে, আজি ঈশ্বৰে আপোনাৰ শত্ৰুক আপোনাৰ হাতত সমৰ্পণ কৰিছে, এতিয়া যাঠিৰে তেওঁক একেবাৰে মাটিৰে সৈতে ফালিবলৈ মোক অনুমতি দিয়ক, মই তেওঁক দ্বিতীয়বাৰ আঘাত নকৰোঁ। ডাউদে অবিশ্বয়ক ক'লে, তেওঁক বিনষ্ট নকৰিবা, কাৰণ জিহুৱাৰ অভিষিক্তজনৰ বিৰুদ্ধে হাত দাঙি কোনো নিৰপৰাধী হৈ থাকিব নোৱাৰে। ডাউদে পুনৰ ক'লে, জিহুৱাৰ জীৱনৰ শপত, তেওঁক জিহুৱাই আঘাত কৰিব বা তেওঁৰ অন্তিম কাল আহিলে তেওঁ নিজে মৰিব, নাইবা তেওঁ ৰণলৈ গৈ তাতেই বিনষ্ট হ'ব। মই যে জিহুৱাৰ অভিষিক্তজনৰ বিৰুদ্ধে হাত দাঙিম, জিহুৱাই মোৰ পৰা এনে কাৰ্য দূৰ কৰক, কিন্তু মই বিনয় কৰোঁ, তুমি এতিয়া গৈ তেওঁ মূৰৰ শিতানৰ ওচৰত থকা যাঠি আৰু জলপাত্ৰটো লৈ আহা, তাৰ পাছত আমি গুচি যাম। এইদৰে ডাউদে চৌলৰ মূৰৰ শিতানৰ ওচৰৰ পৰা সেই যাঠি আৰু জলপাত্ৰটো লৈ আঁতৰি আহিল, কিন্তু কোনেও তাক নেদেখিলে আৰু নাজানিলে। তেতিয়া কোনেও হাৰ নাপালে, কিয়নো সকলোৱে নিদ্ৰিত আছিল, কাৰণ জিহুৱাই তেওঁলোকক ঘোৰ নিদ্ৰাত পেলাইছিল। পাছত ডাউদ আনফালে গ'ল আৰু পৰ্বতৰ টিঙলৈ উঠি গ'ল। তেওঁলোকৰ মাজত বৰ বহল ঠাই আছিল। তেতিয়া ডাউদে লোকসকলক আৰু নেৰৰ পুত্ৰ অবনেৰক মাতি ৰিঙিয়াই ক'লে, হে অবনেৰ, তুমি জানো উত্তৰ নিদিয়া? তাতে অবনেৰে উত্তৰ দি ক'লে, ৰজালৈ চিঞৰি কোৱা, তুমি কোন? পাছত ডাউদে অবনেৰক ক'লে, তুমি জানো বীৰ নোহোৱা, ইজৰাইলৰ মাজত তোমাৰ নিচিনা কোন আছে? তেনেহ'লে তুমি নিজ প্ৰভুৰ ৰজাক কিয় ক্ষমা নকৰিবা? কিয়নো চোৱা, তোমাৰ প্ৰভুৰ ৰজাক ধ্বংস কৰিবলৈ লোকসকলৰ মাজত কোনোবা এজন সোমাইছিল। তুমি ভাল কৰ্ম কৰা নাই, জিহুৱাৰ জীৱনৰ শপত, তোমালোক প্ৰাণদণ্ডৰ যোগ্য, কিয়নো তোমালোকে জিহুৱাৰ অভিষিক্ত তোমালোকৰ প্ৰভুক ৰক্ষা কৰা নাই। আৰু তুমি এতিয়া চোৱা, ৰজাৰ মূৰ শিতানৰ ওচৰত থকা বৰচা আৰু জলপাত্ৰ ক'ত আছে? তেতিয়া চৌলে ডাউদৰ মাত বুজি পাই ক'লে, হে মোৰ বোপা ডাউদ, এইয়ে তোমাৰ মাত নে? তাতে ডাউদে ক'লে, হয় প্ৰভু মহাৰাজ, মোৰ মাত। তেওঁ পুনৰ ক'লে, মোৰ প্ৰভুৱে আপোনাৰ দাসৰ পাছে পাছে কিন্তু খেদি আহিছে, মইনো কি কৰিলোঁ? আৰু মোৰ হাতত বা কি অনিষ্ট আছে। এই হেতুকে বিনয় কৰো, মোৰ প্ৰভু মহাৰাজে, আপোনাৰ দাসৰ কথা শুনক। যদি জিহুৱাই মোৰ বিৰুদ্ধে আপোনাক উদগাই থাকে, তেন্তে তেওঁ নৈবেদ্যৰ ঘ্ৰাণ গ্ৰহণ কৰক। কিন্তু যদি মানুহৰ সন্তানসকলেহে তাক কৰে, তেন্তে সিহঁত জিহুৱাৰ সাক্ষাতে হাবগ্ৰস্ত হওক। কিয়নো মই যেন জিহুৱাৰ আধিপত্যৰ ভাগি নহম, এইকাৰণে সিহঁতে অন্য দেৱতাবোৰৰ আৰাধনা কৰাগৈ বুলি মোক আজি বাহিৰ কৰি খেদিলে। এই হেতুকে এতিয়া জিহুৱাৰ অসাক্ষাতে মোৰ তেজ ভূমিত নপৰক। কিয়নো পৰ্বতত কইৰা চৰাইৰ পাছত খেদি ফুৰা চিকাৰীৰ নিচিনাকৈ ইজৰাইলৰ ৰজাই এটি কুকুৰ চিটিকাক বিচাৰি ওলাই আহিছে। তাতে চৌলে ক'লে, মই পাপ কৰিলোঁ, হে মোৰ বোপা দায়ুদ, তুমি উভতি আহা, মই তোমাক পুনৰ হিংসা নকৰোঁ, কিয়নো আজি মোৰ প্ৰাণ তোমাৰ দৃষ্টিত মহামূল্যৱান হ'ল। চোৱা, মই অজ্ঞানৰ কৰ্ম কৰিলোঁ আৰু অতিশয় ভুলত পৰিলোঁ। পাছত দায়ুদে উত্তৰ দিলে, হে মহাৰাজ, জাতিডাল চাওক আৰু ডেকাসকলৰ কোনো এজনে আহি ইয়াক লৈ যাওক। জিহুৱাই প্ৰতিজনক তাৰ ধাৰ্মিকতা আৰু বিশ্বস্ততা অনুসাৰে প্ৰতিফল দিব, কিয়নো জিহুৱাই আজি আপোনাক মোৰ হাতত সোধাই দিছিল, কিন্তু মই জিহুৱাৰ অভিষিক্তজনৰ বিৰুদ্ধে হাত দাঙিবলৈ সন্মত নহ'লোঁ। এই হেতুকে চাওক, আজি যেনেকৈ মোৰ সাক্ষাতে আপোনাৰ প্ৰাণ মহামূল্যৱান হ'ল, তেনেকৈ জিহুৱাৰ সাক্ষাতে মোৰ প্ৰাণো মহামূল্যৱান হওক, আৰু তেওঁ সকলো সংকটৰ পৰা মোক উদ্ধাৰ কৰক। পাছত চৌলে দায়ুদক ক'লে, হে মোৰ বোপা দায়ুদ, তুমি ধন্য, তুমি অৱশ্যে মহৎ কৰ্ম কৰিবা আৰু কৃতকাৰ্যও হবা। পাছত দায়ুদে নিজ বাটেদি গুচি গ'ল আৰু চৌলো তেওঁ ঠাইলৈ উভতি গ'ল।